প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী টাবগে আজি পুৱা ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত থিম্ফু ৰিয়ালছুৱেন জেটছুন পেমা মাডাৰ এণ্ড চাইল্ড অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে তৃণমূল কংগ্ৰেছ দলৰ নেত্ৰী মহুৱা মৈত্ৰৰ নগদ ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ সৈতে জড়িত গোচৰত কলকাতাকে ধৰি বিভিন্ন স্থানত তালাচী চলাই আছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড চি বি এছ ইয়ে সমগ্ৰ দেশৰ চি বি এছ ই বিদ্যালয়সমূহত কৰা আকস্মিক পৰিদৰ্শনৰ পাছত নকল ছাত্ৰ ছাত্ৰীৰ উপস্থাপন অযোগ্য প্ৰাৰ্থী ৰখা আদিৰ ভিত্তিত হোৱা তদন্তৰ অন্তত সমগ্ৰ দেশৰ 20খন বিদ্যালয়ক অসংলগ্ন কৰিছে আৰু 3খন বিদ্যালয়ৰ গ্ৰেড নিম্নগামী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ মোহালিত আজি হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ দিল্লী কেপিটেলছৰ মুখামুখি হোৱাৰ বিপৰীতে কলকাতাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী টাবগে আজি পুৱা ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত থিম্ফুৰ ৰিয়ালছুৱেন জেটছুন পেমা মাডাৰ এণ্ড চাইল্ড অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে। 150খন বিচনাযুক্ত চিকিৎসালয়খন উন্নয়নৰ বাবে ভাৰতে দুটা পৰ্যায়ত সহযোগিতা আগবঢ়াইছে। প্ৰথম পৰ্যায়ত 22 কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা চিকিৎসালয়খন 2019 চনৰ পৰা কাৰ্যক্ষম হৈ আছে। দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অংশ হিচাপে 2019 চনত 119 কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ কাম বৰ্তমান সম্পূৰ্ণ হৈছে। এই চিকিৎসালয়খনৰ নিৰ্মাণে ভূটানৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে। বৰ্তমান চিকিৎসালয়খনত শিশু, স্ত্ৰীৰোগ আৰু প্ৰসূতি বিজ্ঞান, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতক আৰু শিশুৰ যতনৰ বাবে আধুনিক সুবিধা উপলব্ধ হ'ব। বিদেশ মন্ত্ৰালয়ে কয় যে এই চিকিৎসালয়খনে ভাৰত আৰু ভূটানৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ এটা উদাহৰণ হিচাপে থিয় দিব। উদ্বোধনী অনুষ্ঠানৰ পাছতে শ্ৰীমোদী নতুন দিল্লীলৈ ৰাওনা হয়। সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো আসনত প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক নতুন দিল্লীত থকা দলৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহকে প্ৰমুখ্য কৰি সমিতিৰ সদস্যসকল আৰু ৰাজ্যসমূহৰ বিষয়ববীয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে তৃণমূল কংগ্ৰেছ দলৰ নেত্ৰী মহুৱা মৈত্ৰৰ নগদ ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ সৈতে জড়িত গোচৰত কলকাতাকে ধৰি বিভিন্ন স্থানত তালাচী চলাই আছে। সূত্ৰসমূহৰ পৰা জানিব পৰা মতে কলকাতা আৰু অন্যান্য চহৰত থকা মৈত্ৰৰ বাসগৃহ চহৰতো চি বি আয়ে তালাচী চলাই আছে। লোকপালৰ নিৰ্দেশত চি বি আয়ে তৃণমূল কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছিল আৰু ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সংস্থাটোক নিৰ্দেশ দিছে। সংসদক প্ৰশ্ন কৰাৰ বিনিময়ত এজন ব্যৱসায়ীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত সংসদৰ এথিক্স পেনেলে তেওঁক অপহৰণ কৰাৰ পৰামৰ্শ দিয়াৰ পিছত যোৱা বছৰৰ ডিচেম্বৰ মাহত মহুৱা মৈত্ৰক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড চি বি এছ ইয়ে সমগ্ৰ দেশৰ চি বি এছ ই বিদ্যালয়সমূহত কৰা আকস্মিক পৰিদৰ্শনৰ পাছত নকল ছাত্ৰ ছাত্ৰী উপস্থাপন অযোগ্য প্ৰাৰ্থী ৰখা আদিৰ ভিত্তিত হোৱা তদন্তৰ অন্তত সমগ্ৰ দেশৰ 20খন বিদ্যালয়ক অসংলগ্ন কৰিছে আৰু 3খন বিদ্যালয়ৰ গ্ৰেড নিম্নগামী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসংলগ্ন কৰা 20খন বিদ্যালয়ৰ তালিকাত গুৱাহাটীৰ ছাই আৰ এন এছ একাডেমী বিদ্যালয়খনো আছে। অসংলগ্ন বিদ্যালয়ৰ এই তালিকাত দিল্লীৰ সৰ্বাধিক 5খন বিদ্যালয় আছে। গ্ৰেড নিম্নগামী হোৱা 3খন বিদ্যালয়ৰ ভিতৰত অসমৰ বৰপেটা শ্ৰীৰাম একাডেমীও আছে। যোৱাকালি চি বি এছ ইয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই সিদ্ধান্ত গ্ৰহণৰ বিষয়ে সদৰি কৰে। দিল্লীৰ এখন আদালতে সুৰা নীতি গোচৰৰ সংক্ৰান্তত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 28 মাৰ্চ পৰ্যন্ত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা কেজৰিৱালক কালি ৰাইজ এভিনিউ আদালতত হাজিৰ কৰাৰ পাছত বিশেষ চি বি আই ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ দিয়ে। আদালতত বিধি বলবৎকাৰী সঞ্চালকালয়ে কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ মূল ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰি 10 দিনৰ জিম্মা বিচাৰে। তদন্তকাৰী সংস্থাটোৱে কয় যে কেজৰিৱাল বৰ্তমান প্ৰত্যাহাৰ কৰা এই সুৰা নীতি প্ৰস্তুত কৰাত পোনপটীয়াকৈ জড়িত আছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ে ন্যায়ালয়লৈ নিয়াৰ সময়ত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত আম আদমী পাৰ্টীৰ আৰায়গৰাকীয়ে কয় যে তেওঁ কাৰাগাৰৰ পৰাই দেশৰ হকে কাম কৰি যাব। বিধি বলবৎকাৰী সঞ্চালকালয়ে বৃহস্পতিবাৰে বিয়লি গ্ৰেপ্তাৰ কৰাৰ সময়ত আম আদমী পাৰ্টীয়ে কৈছিল যে অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব। দলে লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ ৰাজনৈতিক আহিলা ৰূপে পৰিগণিত হোৱা বুলি অভিযোগ তোলে। ৰাছিয়াৰ মস্কোস্থিত ককা চিটি হলৰ এখন কনচাৰ্টৰ স্থানত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৰিহণা লাভ কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ মুৰব্বী আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ন্যায়ৰ আহ্বান জনাইছে। ইছলামিক ষ্টেট খুৰাছান চমুকৈ আইছিছ কেয়ে কনচাৰ্টৰ স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে এই আক্ৰমণত ক্ষোভ প্ৰকাশ কৰি ইয়াক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। মস্কোৰ কনচাৰ্টত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৰিহণা দিছে। আমেৰিকা, ইউৰোপীয় ইউনিয়ন, সংযুক্ত গণৰাজ্য, ফ্ৰান্স, স্পেইন আৰু UAE এই সন্ত্ৰাসবাদী আক্ৰমণত ক্ষোভ প্ৰকাশ কৰে। কাশ্মীৰ উপত্যকা 2024 চনৰ সমাগত সংসদীয় নিৰ্বাচন সন্দৰ্ভত কুপৱাৰা জিলাৰ 5টা বিধানসভা খণ্ডৰ বাবে বেলট ইউনিট BUS, কণ্ট্ৰল ইউনিট CU আৰু VVPATS আৱণ্টনৰ বাবে কালি প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন অনুষ্ঠিত হয়। কুপৱাৰা জিলা নিৰ্বাচন বিষয়া আয়ুচী চুদানৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই প্ৰক্ৰিয়াত ARO, কুপৱাৰাৰ উপ DEO আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল। উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনত জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ বাবে মুঠ 611টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাশ্মীৰৰ বান্দিপৰা উপ সচিবালয়ত ইলেক্ট্ৰনিক ভোটিং মেচিন EVMৰ ৰেণ্ডমাইজেচনৰ প্ৰথম পৰ্যায়ৰ এখন সভা অনুষ্ঠিত হয়। জিলা উপ নিৰ্বাচনী বিষয়া মহম্মদ ৰছিক ভাটৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বান্দিপাৰা জিলা নিৰ্বাচনী বিষয়া ছাকিল উল ৰহমান উপস্থিত আছিল। অনুষ্ঠানত নডেল বিষয়া EVM মেনেজমেণ্ট 15 বান্দিপাৰা, ARO 14 সেনাবাহিনী উপস্থিত থকাৰ বিপৰীতে ARO 16 গুৰেজে ভাৰ্চুৱেল পদ্ধতিৰে ইয়াত যোগদান কৰে। অনুষ্ঠানত শ্ৰীৰহমানে ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে EVMৰ ৰেণ্ডমাইজেচনে যিকোনো ৰাজনৈতিক পক্ষপাতিত্ব ৰোধ কৰাত সহায় কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মোহালিত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ দিল্লী কেপিটেলছৰ মুখামুখি হোৱাৰ বিপৰীতে কলকাতাত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 176 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8টা বল খেলিবলৈ বাকী থকা অৱস্থাত 4টা উইকেট হেৰুৱাই 176 ৰাণ কৰে। চেন্নাইৰ হৈ ৰচিন ৰবীন্দ্ৰই 15টা বলত 37 ৰাণ কৰে। ইয়াৰ আগেয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 173 ৰাণ সংগ্ৰহ কৰে। বেংগালুৰুৰ হৈ অনুজ ৰাৱাটে 25টা বলত সৰ্বাধিক 48 ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাই ছুপাৰ কিংছৰ মুস্তাফিজুৰ ৰহমানে 4টা উইকেট দখল কৰে। মুস্তাফিজুৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ কিদাম্বি শ্ৰীকান্তে ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি ছুইজাৰলেণ্ডৰ বেচেলত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ লি চিয়া হাৱক 21-14 পৰাভূত কৰে। কিদাম্বি আজি ছেমি ফাইনেলত টাইৱানৰে আন এগৰাকী খেলুৱৈ লিম চুন ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ আন দুগৰাকী খেলুৱৈ প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জ কালি নিজ নিজ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। প্ৰিয়াংশু টিএন চেন চাওহাটত 15-21, 19-21 গেমত পৰাভূত হোৱাৰ বিপৰীতে কিৰণ জৰ্জ ডেনমাৰ্কৰ ৰাছমছ গেমকেৰ হাতত 23-21, 17-21, 15-21 গেমত পৰাজিত হয়। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী টাবগে আজি পুৱা ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত থিম্পুৰ গিয়ালছুৱেন জেটছুন পেমা মাডাৰ এণ্ড চাইল্ড অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে তৃণমূল কংগ্ৰেছ দলৰ নেত্ৰী মহুৱা মৈত্ৰৰ নগদ ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ সৈতে জড়িত গোচৰত কলকাতাকে ধৰি বিভিন্ন স্থানত তালাচী চলাই আছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড CBSEয়ে সমগ্ৰ দেশৰ CBSE বিদ্যালয়সমূহত কৰা আকস্মিক পৰিদৰ্শনৰ পাছত নকল ছাত্ৰ ছাত্ৰীৰ উপস্থাপন, অযোগ্য প্ৰাৰ্থী ৰখা আদিৰ ভিত্তিত হোৱা তদন্তৰ অন্তত সমগ্ৰ দেশৰ 20খন বিদ্যালয়ক অসংলগ্ন কৰিছে আৰু 3খন বিদ্যালয়ৰ গ্ৰেড নিম্নগামী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ মোহালিত আজি হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ দিল্লী কেপিটেলছৰ মুখামুখি হোৱাৰ বিপৰীতে কলকাতাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।